এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত 37গৰাকী পাৰিষদে আজি দুধনৈত শপত গ্ৰহণ কৰে। দুধনৈৰ উদয়পুৰস্থিত সচিবালয়ৰ চৌহদত আজি বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডঃ ৰণুজ পেগু, জয়ন্ত মল্লবৰুৱাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাভা বীৰ পৰশুৰামৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে নৱনিৰ্বাচিত পাৰিষদসকলক শপত বাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানতে টংকেশ্বৰ ৰাভাই তৃতীয়বাৰৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। একেদৰে সোণাৰাম ৰাভাই অধ্যক্ষ আৰু অলকা ৰাভাই উপাধ্যক্ষ হিচাপে শপত লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি এই অনুষ্ঠানত অংশ লৈ জনসাধাৰণৰ সহযোগিতাৰে চৰকাৰে ৰাভা জনগোষ্ঠীৰ লগতে অন্যান্য সম্প্ৰদায়সমূহৰ লোকসকলৰ আশা আকাংক্ষা পূৰণ কৰাৰ লক্ষ্যৰে কাম কৰি যাব বুলি প্ৰকাশ কৰে। কোকৰাঝাৰ জিলাৰ হৰিনাগুৰিৰ বাওঁখুংক্ৰী পাহাৰত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত দ্বাদশ বাওঁখুংক্ৰী মহোৎসৱৰ আজি দ্বিতীয় দিনা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বিটিআৰ পৰ্যটন বিভাগে কালি চাইক্লিং প্ৰতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। তিনিদিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, চাইক্লিং, পেৰাগ্লাইডিং, এয়াৰ বেলুন উৰোৱা, খাদ্য মহোৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীৰ নৱবৰ্ষৰ উৎসৱ বৈশাগু বা ৰঙালী বিহুৰ পূৰ্বে জনগোষ্ঠীটোৱে এই বাওঁখুংক্ৰী পাহাৰ বগোৱা উৎসৱৰ আয়োজন কৰে। পৰম্পৰাগত বিশ্বাস অনুসৰি এই পাহাৰ বগাই শীৰ্ষলৈ গৈ ইষ্ট দেৱতাৰ আৰাধনা কৰাৰ দ্বাৰা বছৰটোলৈ অসুখ অশান্তি আৰু দুৰ্ভাগ্য নাশ হয়। 2013 চনৰ পৰা বিটিচিৰ পৰ্যটন বিভাগে এই উৎসৱৰ আয়োজন কৰি ইয়াৰ অংশ হিচাপে দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোৰীৰ সভাপতিত্বত ডিব্ৰুগড় নগৰ অঞ্চলৰ বানপানীৰ সমস্যা সমাধানৰ বাবে এন এইচ বিৰ পুঁজিৰে এম জে বিটিৰ পৰা চেঁচা নদীলৈকে হ'বলগীয়া নলা নিৰ্মাণৰ কাম সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ কালি সন্ধিয়া এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুলীয়াজান সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যবাহী বিষয়াকে ধৰি সমিতিৰ আন আন সদস্যসকল উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত জিলা পৰিষদৰ 22খন আসনৰ বাবে দাখিল কৰা মুঠ 67জন প্ৰাৰ্থীৰ আটাইকেইখন মনোনয়ন পত্ৰ বৈধ বুলি বিবেচিত হৈছে। প্ৰতিখন আসনৰ বিপৰীতে 2 বা ততোধিক মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। আঞ্চলিক পঞ্চায়তৰ বাবে মুঠ 205খন মনোনয়ন বৈধ বিবেচিত হৈছে। অৱশ্যে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে দাখিল হোৱা মুঠ 7খন মনোনয়ন বিভিন্ন কাৰণত নাকচ কৰা হয়। তিনিচুকীয়া জিলাৰ সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ লাইপুলি সমিতিয়ে আজি লাইপুলি প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক বহাগী আদৰণি, সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। দেৱকান্ত চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত সমাজৰ ভিন ভিন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক বিহুৰ শুভেচ্ছা জনোৱা হয়। অনুষ্ঠানত পৰিৱেশ সুৰক্ষা সমিতি অসমৰ দ্বাৰা গছপুলি ৰোপণ আৰু বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়। অসমৰ আনবোৰ জিলাৰ লগতে লখিমপুৰতো ৰঙালী বিহুক আঁতৰিবলৈ ৰাইজৰ মাজত ব্যাপক প্ৰস্তুতি দেখা গৈছে। কাইলৈ গৰু বিহু উপলক্ষে গৰুক গা ধুওৱা সামগ্ৰী যেনে দীঘলতি, মাখিয়তি, হালধি, থেকেৰা, তিতাকেৰেলা, জাতিলাও আদি যোগাৰৰ বাবে ঘৰে ঘৰে ব্যস্ততা দেখা গৈছে। একেদৰে ঘৰতেই প্ৰস্তুত কৰা পিঠা পনাৰে বজাৰো ভৰি পৰিছে। বিহু উপলক্ষে নতুন কাপোৰ কানিৰ লগতে বিহুৱান কিনিবলৈও গ্ৰাহকে বজাৰত ভিৰ কৰিছে। সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অসমভিত্তিত হোৱা চাইক্লিং প্ৰতিযোগিতাত গুৱাহাটীৰ ৰিমাঞ্জু ৰয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ গান্ধী মৈদানৰ বিহুতলীলৈ 35 কিলোমিটাৰ দূৰত্বৰ এই প্ৰতিযোগিতাত ৰিমাঞ্জুৱে শ্ৰেষ্ঠত্ব অৰ্জন কৰি হাছিনা বেগম সোঁৱৰণি ট্ৰফিসহ নগদ পুৰস্কাৰ লাভ কৰিছে। গুৱাহাটীৰ প্ৰিন্স কুমাৰ ডেকাই দ্বিতীয় আৰু গুৱাহাটীৰ সুমনজ্যোতি দাসে তৃতীয় স্থান লাভ কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি মুম্বাই ইণ্ডিয়ানছ দেল্হী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি দেল্হী কেপিটেলছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। মুম্বাই ইণ্ডিয়ানছে দেল্হী কেপিটেলছক বিজয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। দলটোৰ হৈ তিলক বাৰ্মাই 33টা বলত 59 ৰাণ সংগ্ৰহ কৰে। দেল্হী কেপিটেলছৰ বিপ্ৰাজ নিগম আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে। আজি জয়পুৰত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক 9টা উইকেটত পৰাস্ত কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05